যাত্ৰা পুস্তক 24 অধ্যায়। যিহুৱাই মুচিক ক'লে, তুমি হাৰুণ, নাদব, অবিহু আৰু ইজৰাইলৰ 70 জন পৰিচাৰক মোৰ ওচৰলৈ উঠি আহা, আৰু তোমালোকে দূৰৈ পৰা মোক আৰাধনা কৰা। কেৱল মুচিহে মোৰ ওচৰলৈ আহিব, আন লোকসকল ওচৰলৈ আহিব নালাগে, বা লোকসকল তেওঁৰ লগত ওপৰলৈ উঠি আহিব নালাগে। তেতিয়া মুচিয়ে গৈ জিহুৱাৰ সকলো বাক্য আৰু শাসন প্ৰণালীৰ কথা লোকসকলক ক'লে। সকলোৱে একেলগে উত্তৰ দি ক'লে, জিহুৱাই কোৱা সকলো কথা আমি পালন কৰিম। তাৰ পাছত মুচিয়ে জিহুৱাৰ সকলো বাক্য লিখিলে। ৰাতিপুৱাই উঠি মুচিয়ে পৰ্বতৰ তলত এটা যজ্ঞবেদী আৰু ইজৰাইলৰ 12 ফৈদ অনুসাৰে 12টা স্তম্ভৰ নিৰ্মাণ কৰিলে। তেওঁ ইজৰাইলী লোকসকলৰ মাজৰ কিছুমান যুৱকক জিহুৱাৰ উদ্দেশ্যে হোমবলি আৰু মংগলাৰ্থক বলিস্বৰূপে ভতৰা গৰু উৎসৰ্গ কৰিবলৈ পঠিয়ালে। মুচিয়ে তেজৰ আধা অংশ কেইটামান চৰিয়াত থলে আৰু বাকী আধা অংশ বেদীৰ ওপৰত ছটিয়াই দিলে। তেওঁ নিয়ম পুস্তকখন ল'লে, লোকসকলে শুনাকৈ পাঠ কৰিলে। তেওঁলোকে ক'লে, জিহুৱাই যি সকলো কৈছে সেই সকলোকে আমি পালন কৰিম, আৰু আমি তেওঁৰ আজ্ঞাধীন হ'ম। তাৰ পাছত মুচিয়ে সেই তেজ লৈ লোকসকলৰ ওপৰত ছটিয়াই দিলে। মুচিয়ে ক'লে, জিহুৱাই এই সকলো বাক্যৰ সৈতে আপোনালোকক দিয়া প্ৰতিজ্ঞাৰ যি নিয়ম স্থাপন কৰিলে, এয়ে সেই নিয়মৰ তেজ। তাৰ পাছত মুচি, হাৰুণ, নাদব, অবিহু আৰু ইজৰাইলৰ মাজৰ 70জন পৰিচাৰক পৰ্বতৰ ওপৰলৈ উঠি গ'ল। তেওঁলোকে ইজৰাইলৰ ঈশ্বৰৰ দৰ্শন পালে। নীলা আকাশৰ দৰে স্বচ্ছ নীলকান্ত বাখৰেৰে তৈয়াৰী বাটত তেওঁ থিয় হৈ আছিল। ঈশ্বৰে কুদ্ধেৰে ইজৰাইলী মুখ্য লোকসকলৰ ওপৰত হাত নিদিলে। তেওঁলোকে ঈশ্বৰৰ দৰ্শন পালে আৰু তেওঁলোকে ভোজন পান কৰিলে। জিহুৱাই মুচিক ক'লে, তুমি পৰ্বতলৈ মোৰ ওচৰলৈ উঠি আহা আৰু তাতে থাকা। মই লিখা ব্যৱস্থা আৰু আজ্ঞাৰ শিলৰ ফলি মই তোমাক দিম, যাতে সেইবোৰ তুমি তেওঁলোকক শিকাব পাৰা। তেতিয়া মুচিয়ে আৰু তেওঁ পৰিচাৰক জিহুচুৱাক লগত লৈ ঈশ্বৰৰ পৰ্বতলৈ উঠি গ'ল। মুচিয়ে পৰিচাৰকসকলক ক'লে, আমি আপোনালোকৰ ওচৰলৈ উভতি নহালৈকে আপোনালোক ইয়াতে থাকক। হাৰুণ আৰু হুৰ আপোনালোকৰ লগত আছে। কোনোজনৰ যদি কিবা বিবাদ থাকে তেওঁক তেওঁলোকৰ ওচৰলৈ যাব দিব। সেইবুলি কৈ মুচি পৰ্বতলৈ উঠি গ'ল আৰু মেঘে পৰ্বত ঢাকি ধৰিলে। সেই চিনয় পৰ্বতৰ ওপৰত জিহুৱাৰ প্ৰতাপ স্থাপিত আছিল আৰু 6 দিনলৈকে মেঘে পৰ্বত ঢাকিয়ে ৰাখিছিল। 7ম দিনত তেওঁ মেঘৰ মাজৰ পৰা মুচিক মাতিলে। ইজৰাইলী লোকসকলৰ দৃষ্টিত জিহুৱাৰ প্ৰতাপ পৰ্বতৰ ওপৰত গ্ৰাসকাৰী অগ্নিৰ দৰে প্ৰকাশিত হ'ল। মুচি মেঘৰ মাজত সোমাই পৰ্বতলৈ উঠি গ'ল। মুচি সেই পৰ্বততে 40 দিন আৰু 40 ৰাতি থাকিল।